জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু সময় পূৰ্বে অপৰাধ অনুসন্ধান শাখাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত এই বৈঠক অনুষ্ঠিত হৈছে। ইপিনে হিয়াৰামুথু শিল্পীগৰাকীৰ আকস্মিক বিয়োগত আজিও ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ আছে। শিল্পীগৰাকীৰ শেষকৃত্যথলীত কালি গোটেই নিশা বহু লোকে তেওঁৰ গীত আওৰাই উজাগৰে থাকে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰয়াত শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হৈ শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে আম্মীয় সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয় যে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। সকলোৰে অতিকৈ প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয়োগক গুৰুত্ব সহকাৰে লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত ছিৰিয়াছ আৰু জুবিনদা আমাৰ সম্পদ, জুবিনদা আমাৰ অত্যন্ত নিকট আত্মীয়, আমাৰ প্ৰত্যেকগৰাকী অসমৰ অসমীয়াৰ যোৱা চাৰিদিন ধৰি কেনেকৈ জুবিনদাক বিদায় দিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কথা বা প্ৰত্যেকটো বস্তুৰ নিজে উদ্যোগ লৈছিলে। গতিকে আজি ৰাতিপুৱা এটা তেখেতে উচিত সিদ্ধান্ত দিছে যে যিটো ফেষ্টিভেলত জুবিনদা গৈছিলে শ্যামকানু মহন্ত ডাঙৰীয়াৰ, সেই ফেষ্টিভেলটো বেন কৰি দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু উচিত সিদ্ধান্ত ল'ব বুলি মই আশাবাদী, বা মই এই সম্পৰ্কে তেখেতৰ লগত যিহেতু কথাও পাতি আছো, আৰু উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব। জুবিন গাৰ্গ ডাঙৰীয়াৰ যি গান আছিলে বা তেখেতৰ যিসমূহ সৃষ্টি আছিলে সেইখিনি কোনো পধ্যে আমি চৰকাৰে অথলৈ যাবলৈ নিদিওঁ, এয়া অসমৰ ৰাইজক আমি প্ৰতিশ্ৰুতি দিছো।
ইপিনে শুক্ৰেশ্বৰ মন্দিৰত প্ৰয়াত শিল্পীগৰাকীৰ পিণ্ডদান কাৰ্য আজি সম্পন্ন হয়। ঋতুপ্ৰয়াগ গাৰ্গ আৰু অৰুণ গাৰ্গে ব্ৰহ্মপুত্ৰৰ পাৰত পিণ্ডদান কৰে। ৰাজ্যৰ অন্যান্য ঠাইতো শিল্পীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ 500ৰো অধিক শিক্ষানুষ্ঠান, দল, সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে মায়াবিনী ৰাতিৰ বুকু শীৰ্ষক গীতটো গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। আজাৰ কাহিকুচি প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰিয় শিল্পীগৰাকীৰ দুটি গীত পৰিৱেশন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ হোজাইৰ জিলা আমচুৱে জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তি আৰু সংগ্ৰহালয় স্থাপন কৰাৰ সিদ্ধান্ত লৈছে। হোজাই, ডবকা বা নীলবাগানত সংগ্ৰহালয় স্থাপন কৰিবলৈ সংগঠনটোৱে আগ্ৰহ প্ৰকাশ কৰিছে। আমচুৱে ইয়াৰ বাবে হোজাইৰ জিলা আয়ুক্ত বিকাশ ভগৱতীলৈ ভূমি বিচাৰি আবেদন জনাইছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিছে। অহা 8 নৱেম্বৰত এই আবেদনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে আজি নিৰ্দেশ দিছে। অৱশ্যে কোনো ব্যক্তিগত স্বাৰ্থত যদি এই আবেদনখন দাখিল কৰা হৈছে তেনেহলে আবেদনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আদালতে সকীয়াই দিছে। অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিগৰাকীৰ সৈতে জড়িত কোনো প্ৰতিষ্ঠানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে। লগতে ৰাজ্য চৰকাৰে তেওঁক কোনোধৰণৰ বিত্তীয় সাহায্য বা পৃষ্ঠপোষকতা নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰকো অনুৰোধ জনাব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দুপৰীয়া সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে অসমৰ ৰাইজৰ হিয়াৰামুথু জুবিন গাৰ্গক ছিংগাপুৰত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেললৈ আমন্ত্ৰণ কৰি লৈ যোৱা আৰু ছিংগাপুৰৰ সাগৰত পানীত বুৰি শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত কেতবোৰ স্ববিৰোধী মন্তব্য কৰাৰ পৰিপ্ৰেক্ষিতত শ্যামকানু মহন্তৰ বিৰুদ্ধে সমগ্ৰ অসমতে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছিল। ছিংগাপুৰত অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খোৱা ৰাজ্যৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে আজি এখন সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে। শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ যিকোনো তদন্তৰ বাবে তেওঁ সাজু বুলি উল্লেখ কৰি নাৰায়ণে কয় যে এই ঘটনা সংক্ৰান্তত তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য নহয়। তেওঁ সেই ঘটনাৰ সময়ত শিল্পীগৰাকীৰ সৈতে উপস্থিত নাছিল বুলিও উল্লেখ কৰে। ঘটনাৰ সম্ভেদ পোৱাৰ মাত্ৰেই তেওঁ তালৈ গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেইবাগৰাকী মন্ত্ৰীক অৱগত কৰে বুলিও জানিবলৈ দিয়ে। অসম ৰেলযাত্ৰী সন্থাই নিউ তিনিচুকীয়া আৰু ধুবুৰীৰ মাজত ইণ্টাৰচিটি ৰেলগাড়ীখন পুনৰ প্ৰৱৰ্তন কৰি ইয়াক জুবিন এক্সপ্ৰেছ নামেৰে চলাচল কৰাবলৈ আহান জনাইছে। 2023 চনত তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ উত্তৰ পশ্চিমান্ত ৰেলৱে চলাচল বন্ধ কৰি দিয়া এই জৰুৰী ৰেলগাড়ীখন পুনৰ চলাচল কৰাবলৈ ৰেলযাত্ৰী সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাই আহান জনাইছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।